אני বাতৰি হৈতে মই সংগীতা শৰ্মা আৰু মোৰ হৈতে আছে দিশা শৰ্মা। সেনাবাহিনীয়ে যোৱা নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা 9খন স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। সেনাবাহিনীয়ে সিন্দুৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে বিভিন্ন দলৰ নেতাই প্ৰশংসা কৰিছে। ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ প্ৰয়োগ কৰাৰ লগতে এই কাৰ্যসূচী অতি সুচিন্তিত আৰু পৰিকল্পিতভাৱে গ্ৰহণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 22জন মাওবাদী নিহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কিছু সময়ৰ পাছত হ'বলগীয়া খেলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সেনাবাহিনীয়ে যোৱা নিশা 1:05ৰ পৰা 1:30ৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা 9খন স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। পাকিস্তানৰ বাহাৱালপুৰৰ ছুভানাল্লা মাৰ্কাজ, টাইবা মুৰিডকে মাৰ্কাজ আৰু মেহমুনা জয়া আৰু চিয়ালকোটৰ চৰজল সন্ত্ৰাসবাদী শিবিৰত সেনাবাহিনীয়ে আক্ৰমণ চলায়। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ছাৱাইনালা, মুজাফৰাবাদৰ ছৈয়দ নাবিলাল, কোটলি গুলপুৰ, বিম্বাৰ আৰু কোটলি আব্বাছৰ সন্ত্ৰাসবাদী শিবিৰো ধ্বংস কৰা হয়। আজি দুপৰীয়া নতুন দিল্লীত এই অভিযানৰ সবিশেষ তথ্য প্ৰকাশ কৰি স্থল সেনাবাহিনীৰ কৰ্ণেল ছফিয়া কুৰেচি আৰু বায়ুসেনা বাহিনীৰ উইং কামাণ্ডাৰ ভূমিকা সিঙে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলক ন্যায় দিয়াৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হয় বুলি প্ৰকাশ কৰে। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি তেওঁলোকে প্ৰকাশ কৰে। দুয়োগৰাকী বিষয়াই কয় যে ভৱিষ্যতে পাকিস্তানে চলাব পৰা যিকোনো অভিযানৰ প্ৰত্যুত্তৰ দিবলৈ সেনাবাহিনী সাজু হৈ আছে। বিশ্বাসযোগ্য তথ্য তথা সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ থকাৰ ওপৰত ভিত্তি কৰি সন্ত্ৰাসবাদী শিবিৰসমূহ চিনাক্ত কৰা হৈছে। সংবাদমেলত উপস্থিত থকা বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অনুসন্ধানৰ জৰিয়তে সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ বিভিন্ন দিশ উন্মুক্ত হৈ উঠিছে। দেশৰ অনুসন্ধানকাৰী সংস্থাসমূহৰ পৰ্যবেক্ষণৰ জৰিয়তে প্ৰকাশিত তথ্যই দেশত ভৱিষ্যতে পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা প্ৰকট কৰিছে। শ্ৰীমিশ্ৰীয়ে কয় যে জম্মু কাশ্মীৰৰ পৰ্যটন খণ্ডত ঋণাত্মক প্ৰভাৱ পেলোৱা তথা অঞ্চলটোকে ধৰি সমগ্ৰ দেশত সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰাৰ উদ্দেশ্যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা হৈছিল। ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ এটা সন্ত্ৰাসবাদী গোটে পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা বুলি উল্লেখ কৰি শ্ৰীমিশ্ৰীয়ে কয় যে লস্কৰ ই তৈবাৰ সৈতে এই গোটৰ সম্পৰ্ক আছে। তদুপৰি এই আক্ৰমণৰ সৈতে পাকিস্তান জড়িত থকাৰ মানো পোৱা গৈছে। পেহেলগাম আক্ৰমণৰ অন্তৰালৰ ষড়যন্ত্ৰকাৰীসকলৰ বিচাৰ কৰাটো আৱশ্যকীয় বুলি তেওঁ প্ৰকাশ কৰে। ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে বিভিন্ন দলৰ নেতাই সেনাবাহিনীয়ে সিন্দুৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ প্ৰশংসা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে এই অভিযানৰ জৰিয়তে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ নিৰ্ণায়ক কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। এটা বাৰ্তাত ডঃ মুৰুগানে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সেনাবাহিনীয়ে পেহেলগামত ভাৰতৰ গণতান্ত্ৰিক ভাৱধাৰাক বিনষ্ট কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীয়ে চলোৱা পাশৱিক আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে। অপাৰেচন সিন্দুৰে এই আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই ন্যায় লাভ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই লোকসকলৰ ত্যাগৰ কথা কেতিয়াও পাহৰা নাযায় আৰু তেওঁলোকৰ স্মৃতিয়ে ভাৰতক সদায় সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ দিশত কাম কৰাৰ বাবে উৎসাহিত কৰি যাব। মহাৰাষ্ট্ৰৰ সকলো ৰাজনৈতিক দলে সিন্দুৰ অভিযানক আদৰণি জনোৱাৰ লগতে এই বিমান আক্ৰমণ অতি নিৰ্ভুল আৰু সঠিক সিদ্ধান্ত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীসমূহক অভিনন্দন জনায়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেৱেন্দ্ৰ ফৰ্ণবীজে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা যুঁজৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰদৰ্শন কৰিছে। উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে অপাৰেচন সিন্দুৰে কেৱল পাকিস্তানক এটা কঠোৰ বাৰ্তা দিয়াই নহয়, ইয়াৰ জৰিয়তে এই বৰ্বৰ আক্ৰমণত মৃত্যু হোৱা 26গৰাকী নিৰ্দোষী নাগৰিকৰ পৰিয়ালবৰ্গকো ন্যায় প্ৰদান কৰিব। NCPৰ মুৰববী শাৰদ পাৱাৰে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে সন্ত্ৰাসবাদীৰ 9টা ঘাটিত সঠিক আৰু পৰিকল্পিতভাৱে চলোৱা আক্ৰমণ আৰু এই আক্ৰমণত কোনো পাকিস্তানী নাগৰিক বা পাকিস্তানী সেনাবাহিনীৰ ঘাটিৰ কোনো ক্ষতি নকৰাকৈ পেহেলগামৰ আক্ৰমণৰ প্ৰতিশোধ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা কথা বতৰাত দেশৰ এই কঠিন সময়ত তেওঁৰ দলৰ সমৰ্থন সদায় চৰকাৰৰ সৈতে আছে বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শিৱসেনাৰ নেতা আদিত্য ঠাকৰে কয় যে যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে সমূলি নাশ কৰিব লাগে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ভাৰতে সিন্ধুৰ অভিযানৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ প্ৰয়োগ কৰি এই কাৰ্যসূচী অতি সুনিশ্চিত আৰু পৰিকল্পিতভাৱে গ্ৰহণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। শ্ৰীসিঙে আজি নতুন দিল্লীত সীমান্ত পথ সংস্থাৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সিন্ধুৰ অভিযানৰ জৰিয়তে দেখুওৱা তেওঁলোকৰ সাহস আৰু বীৰত্বৰ জৰিয়তে ইতিহাস ৰচনা কৰিলে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ কেউটাই অভিযানৰ সময়ছোৱাত স্পষ্টতা, সতৰ্কতা আৰু সংবেদনশীলভাৱে কাম কৰি যায় আৰু প্ৰণালীবদ্ধ কৌশলেৰে স্থিৰ কৰা লক্ষ্যত আক্ৰমণ কৰিবলৈ সমৰ্থ হয়। অভিযানৰ সময়ছোৱাত কোনো অসামৰিক লোক যাতে প্ৰভাৱিত নহয় তাক নিশ্চিত কৰাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীসমূহে যথেষ্ট সংবেদনশীলতা প্ৰদৰ্শন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ সন্ত্ৰাসবাদীক নিৰ্মূল কৰা আৰু তেওঁলোকৰ অসাধু কাৰ্যকলাপ প্ৰতিৰোধৰ লগতে কেৱল সন্ত্ৰাসবাদীৰ শিবিৰ আৰু আন্তঃগাঁথনিসমূহ ধবংস কৰাৰ দিশতহে সিন্ধুৰ অভিযানে বিশেষকৈ গুৰুত্ব আৰোপ কৰা বুলিও জানিবলৈ দিয়ে। নতুন দিল্লীত আজি সীমান্ত পথ সংস্থাই 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয়শাসিত অঞ্চলত 50টা বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, পশ্চিমবংগ, ৰাজস্থান, জম্মু কাশ্মীৰ, লাডাখকে ধৰি 2খন কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6খন ৰাজ্যত 1,879 কোটি টকা ব্যয়েৰে এই প্ৰকল্পসমূহ উদ্বোধন কৰা হয়। ইয়াত 17টা পথ, 30খন দলং আৰু অন্যান্য ভালেমান কাম কাজ সামৰি লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সিন্ধুৰ অভিযানৰ পাছত সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত জম্মু কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু লাডাখ আৰু জম্মু কাশ্মীৰৰ উপ ৰাজ্যপালে অংশগ্ৰহণ কৰে। সিন্ধুৰ অভিযানে প্ৰতিগৰাকী ভাৰতীয়কে সশস্ত্ৰ বাহিনীসমূহৰ প্ৰতি কৃতজ্ঞ কৰি তোলাৰ লগতে সকলোকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি পাকিস্তানৰ পাঞ্জাব সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে চুবুৰীয়া দেশখনৰ পৰা ৰাজ্যখনৰ শান্তি ভংগ কৰিব খোজাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হলেও ভাৰতীয় সেনাবাহিনীক সম্পূৰ্ণ সমৰ্থন আগবঢ়াই যাব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে পাকিস্তানৰ সৈতে পাঞ্জাবৰ 553 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চল আছে। অমৃতসৰ, ফাজিলকা, ফিৰোজপুৰ, তানতৰণ, গুৰদাসপুৰ আৰু পাঠানকোটৰ বাসিন্দাসকলে 1965 আৰু 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ আৰু 1999 চনৰ কাৰ্গিল যুদ্ধ প্ৰত্যক্ষ কৰিছিল আৰু তেওঁলোকে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সপক্ষে থিয় দিয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু আছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 22জন মাওবাদী নিহত হৈছে। আজি পুৱাৰ ভাগত বিজাপুৰ জিলাৰ কাৰগুট্টা পাহাৰত নিৰাপত্তাৰক্ষীয়ে মাওবাদীলৈ লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰিছিল। এই অভিযানত CRPF, জিলা সংৰক্ষিত বাহিনী, বিশেষ টাস্ক ফৰ্চ, আৰক্ষীকে ধৰি আন একাংশ নিৰাপত্তাৰক্ষী জড়িত হৈ আছে। আৰক্ষী আৰু CRPFৰ জ্যেষ্ঠ বিষয়াসকলে অহৰহভাৱে এই অভিযান নিৰীক্ষণ কৰি আছে। এই পৰ্যন্ত সেই স্থানৰ পৰা 22জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পাকিস্তানী সেনাচকীসমূহে কালি ৰাতিৰে পৰা জম্মু কাশ্মীৰৰ পুঞ্চ আৰু টাংধৰ এলেকাৰ অসামৰিক অঞ্চলসমূহলৈ লক্ষ্য কৰি গুলীবৰ্ষণ অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে জনোৱা অনুসৰি এই আক্ৰমণত 15গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন 43গৰাকী লোক আহত হৈছে। CBIৰ সঞ্চালক প্ৰবীণ সুদৰ কাৰ্যকাল চলিত মাহৰ 24 তাৰিখৰ পাছত চৰকাৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰবীণ সুদৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনায়। মে মাহৰ 25 তাৰিখে কৰ্ণাটকৰ IPS বিষয়া প্ৰবীণ সুদৰ অৱসৰ গ্ৰহণৰ দিন আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কিছু সময়ৰ পাছত হ'বলগীয়া খেলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সেনাবাহিনীয়ে যোৱা নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা 9খন স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। সেনাবাহিনীয়ে সিন্দুৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে বিভিন্ন দলৰ নেতাই প্ৰশংসা কৰিছে। ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ প্ৰয়োগ কৰাৰ লগতে এই কাৰ্যসূচী অতি সুচিন্তিত আৰু পৰিকল্পিতভাৱে গ্ৰহণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 22জন মাওবাদী নিহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কিছু সময়ৰ পাছত হ'বলগীয়া খেলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।